وَإِذَا رَأَيْتَ الَّذِينَ يَخُوضُونَ فِي آيَاتِنَا فَأَعْرِضْ عَنْهُمْ حَتَّى يَخُوضُوا فِي حَدِيثٍ غَيْرِهِ وَإِمَّا يُنْسِيَنَّكَ الشَّيْطَانُ فَلَا تَقْعُدْ بَعْدَ الذِّكْرَى مَعَ الْقَوْمِ الظَّالِمِينَ
আৰু তুমি যেতিয়া সিহঁতক দেখিবলৈ পাবা যিসকলে আমাৰ আয়াতসমূহক লৈ উপহাসমূলক আলোচনাত মগ্ন হয় তেতিয়া তুমি সিহঁতৰ পৰা মুখ ঘূৰাই ল'বা যেতিয়ালৈকে সিহঁতে আন কোনো প্ৰসংগ আৰম্ভ নকৰিব আৰু যদি শয়তানে তোমাক পাহৰাই দিয়ে তেন্তে স্মৰণ হোৱাৰ পিছত জালিম সম্প্ৰদায়ৰ লগত নবহিবা